পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত বিশ্ব অৰ্থনীতিৰ স্থিতিশীলতা সংৰক্ষণ কৰাটো অতি প্ৰয়োজন হৈ উঠিছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ সফল অভিযান সমাপ্ত কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক সাক্ষাৎ কৰে। আছাম ৰাইফলছ আৰু মণিপুৰৰ IIIT-ৰ মাজত কালি ড্ৰোন প্ৰযুক্তিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। দক্ষিণ ইউৰোপৰ বনজুইৰ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 6 বৃদ্ধি পাইছে আৰু কাৰ্লছ এলকাৰাজে প্ৰথমবাৰৰ বাবে চিনচিনাটি অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। এতিয়া শুনক বিতং বাতৰি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত বিশ্ব অৰ্থনীতিৰ স্থিতিশীলতা সংৰক্ষণ কৰাৰ লগতে ইয়াৰ উন্নয়ন কৰাটো অতি প্ৰয়োজন হৈ উঠিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে এটা ন্যায্য আৰু সুষম ব্যৱস্থা বিচাৰে আৰু সংস্কাৰিত বহুপাক্ষিকতাবাদ হৈছে বৰ্তমানৰ সময়ৰ আহ্বান। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণৰত চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে আলোচনাত মিলিত হয় আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো ধৰণৰ যুঁজেই ভাৰতৰ বাবে প্ৰধান অগ্ৰাধিকাৰৰূপে পৰিগণিত হৈ আহিছে বুলি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত উভয় দেশৰ অৰ্থনৈতিক সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক, তীৰ্থযাত্ৰা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক, নদীকেন্দ্ৰিক তথ্য বিনিময়, সীমান্তৰ ওচৰ পাজৰৰ অঞ্চলসমূহৰ মাজৰ বাণিজ্য, যোগাযোগ আৰু দ্বিপাক্ষিক বিনিময়কে ধৰি আন ভালেমান বিষয় সামৰি লোৱা হৈছিল। ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। তেওঁ লগতে কয় যে উভয় দেশৰ মতানৈক্য বিবাদত পৰিণত হ'ব নালাগে, নাইবা প্ৰতিযোগিতাও সংঘাতলৈ ৰূপান্তৰ হ'ব নালাগে। নিৰাপত্তাজনিত উদ্বেগৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সীমাৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আহিছে। চীনৰ ঘনিষ্ঠ মিত্ৰ পাকিস্তানে বহুলাংশে এই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি ডঃ জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে। ইপিনে চীনৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকৰ ফলাফলত আস্থা বেকত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাই উভয় দেশৰ মাজত সুস্থিৰ, সহযোগিতামূলক আৰু উন্নয়নকেন্দ্ৰিক সম্পৰ্ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ সফল অভিযান সমাপ্ত কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক সাক্ষাৎ কৰে। মহাকাশ কেন্দ্ৰলৈ সম্পন্ন কৰা ঐতিহাসিক ভ্ৰমণৰ পাছত শ্ৰীশুক্লা কালি ভাৰতলৈ উভতি আহে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে সাক্ষাৎকালত তেওঁ মহাকাশ চাৰিগৰাকীৰ সৈতে মহাকাশত কটোৱা সময়ছোৱাৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগতে ভাৰতৰ অভিলাষী গগনযান অভিযান সন্দৰ্ভত আলোচনা কৰে। শ্ৰীশুক্লাৰ কৃতিত্বক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গৌৰৱ প্ৰকাশ কৰে। সাক্ষাৎকালত শ্ৰীশুক্লাই প্ৰধানমন্ত্ৰীৰ আগত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা পৃথিৱীৰ কেইখনমান আলোকচিত্ৰ প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীৰ উন্নয়নৰ ভৱিষ্যৎ পৰিকাঠামো সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ সকলো খণ্ডতে দ্ৰুত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই নতুন সংস্কাৰসমূহে নগৰখনত বাস কৰা জনসাধাৰণৰ জীৱন যাত্ৰা তথা ব্যৱসায় বাণিজ্য সহজ কৰি তোলাৰ লগতে দিল্লীৰ দ্ৰুত উন্নয়ন সম্ভৱ কৰি তুলিব। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু নীতিন গাডকাৰী উপস্থিত থাকে। আছাম ৰাইফলছে মণিপুৰ IIIT-ৰ সহযোগত ৰাজ্যখনৰ মন্ত্ৰীপুখুৰীত কালি প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ বাবে ড্ৰোন প্ৰযুক্তিৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা শিক্ষা সহযোগিতাৰ গুৰুত্বত আলোকপাত কৰি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত আছাম ৰাইফলছৰ মহাপৰিদৰ্শক মেজৰ জেনেৰেল ৰৱৰূপ সিং আৰু IIIT মণিপুৰৰ সঞ্চালকগৰাকী উপস্থিত থাকে। এই পদক্ষেপৰ অংশ হিচাপে আছাম ৰাইফলছৰ কৰ্মীসকলৰ বাবে এডভান্স ড্ৰোন ট্ৰেইনিং আৰু ৰিফ্ৰেছাৰ কোৰ্চ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে ড্ৰোন উৰণ আৰু পৰিচালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে চোৰাংচোৱাগিৰি আৰু গোপনীয়তা শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰতিৰক্ষা কৰ্মী আৰু IIMৰ অধ্যাপককে ধৰি 80 ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্ভাৱন আৰু সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হয়। শ্ৰোতালোকসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz-ৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে X হেণ্ডেলত AIR News GHY আৰু ইনষ্টাগ্ৰামত AIR News গুৱাহাটী ফ'ল' কৰিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কৰ্ণাটকৰ উত্তৰ অভ্যন্তৰীণ অংশ, গুজৰাট, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণৰ ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে লগতে আজিৰ দিনটোত ছত্তীশগড়, কেৰালা, মাহে, কৰ্ণাটকৰ দক্ষিণ অভ্যন্তৰীণ অংশ, তেলেংগানা আৰু বিদৰ্ভত মুষলধাৰ বৰষুণৰ আগলি বতৰ প্ৰকাশ কৰিছে। আজিৰ দিনটোত উত্তৰ পূৰ্বাঞ্চলতো প্ৰবল বৰষুণ হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। ইপিনে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পূব ৰাজস্থান, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজাফৰাবাদ, মধ্যপ্ৰদেশ, মাৰাটৱাড়া, ওড়িশা আৰু উত্তৰাখণ্ডতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব বুলি বিভাগে আগলি বতৰ প্ৰকাশ কৰিছে। দক্ষিণ ইউৰোপৰ বনজুইৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইয়াৰে 4গৰাকী স্পেইনৰ আৰু 2গৰাকী পৰ্তুগালৰ লোক বুলি জনা গৈছে। স্পেইনে এই বনজুই নিৰ্বাপনৰ বাবে 1,900গৰাকী অগ্নি নিৰ্বাপক কৰ্মীক নিয়োজিত কৰিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছানচেজে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে ইয়াৰ নিৰ্মূলৰ বাবে চলোৱা প্ৰচেষ্টাসমূহৰ মাজত সমন্বয় স্থাপনৰ বাবে এখন জৰুৰীকালীন বৈঠকত সভাপতিত্ব কৰে। স্পেইনৰ দক্ষিণ পশ্চিম আৰু পশ্চিম অঞ্চলৰ, বিশেষকৈ গালিচিয়া আৰু কাছাৰেছৰ 30,000তকৈ অধিক লোকৰ বাসগৃহ খালী কৰা হৈছে। এই বেলি বনজুয়ে স্পেইনৰ 3,48,000 হেক্টৰ ভূমি গ্ৰাস কৰা বুলি ইউৰোপীয় সংঘৰ ভূমি পৰ্যবেক্ষণ কাৰ্যসূচী কপাৰ নিকাচৰ প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পাইছে। চুবুৰীয়া দেশ পৰ্তুগালত 2,16,000 হেক্টৰ ভূমি বনজুইত জ্বলি যোৱাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মীৰ মৃত্যু হৈছে। এই ঘটনাত দেশখনৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডিছোৱাজাই গভীৰ দুখ প্ৰকাশ কৰিছে। বনজুইৰ দৰে বিধ্বংসী ঘটনাৰ বাবে জলবায়ু পৰিৱৰ্তনেই মূল কাৰণ বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। ভূটানৰ থিম্ফুত সদ্যসমাপ্ত 5ম ছাউথ এছিয়ান বডিবিল্ডিং এণ্ড ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপত 1টা সোণৰ আৰু 1টা ৰূপৰ পদক অৰ্জন কৰা অৰুণাচল প্ৰদেশৰ উদীয়মান মহিলা শৰীৰ চৰ্চাবিদ হাইলাং য়াজিকক কেন্দ্ৰীয় মন্ত্ৰী কিৰিণ ৰিজিজুৱে অভিনন্দন জ্ঞাপন কৰিছে। সংসদত অৰুণাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰা তথা প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী কিৰিণ ৰিজিজুৱে খেলুৱৈগৰাকীৰ কৃতিত্বৰ প্ৰশংসা কৰি সমাগত এছিয়ান চেম্পিয়নশ্বিপকে ধৰি অন্যান্য প্ৰতিযোগিতাসমূহৰ বাবে তেওঁ শুভকামনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে দেশত শৰীৰ চৰ্চাৰ প্ৰসাৰৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰখা ভাৰতীয় শৰীৰ চৰ্চাবিদসকলৰ পৰিষদৰ শলাগ লয়। মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিষদৰ অধ্যক্ষ ৰমেশ কুমাৰ স্বামী আৰু সাধাৰণ সম্পাদক চেতন পাথাৰিয়াৰ শলাগ লৈ কয় যে তেওঁলোকে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত উদীয়মান প্ৰতিভাসমূহৰ যতন লোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ শৰীৰ চৰ্চাবিদসকলক তুলি ধৰিছে। বিশ্বক্ৰমৰ দ্বিতীয় স্থানৰ খেলুৱৈ কাৰ্লছ এলকাৰাজে প্ৰথমবাৰৰ বাবে চিনচিনাটি অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। ফাইনেলত বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ জেনিক চিনাৰে প্ৰথম ছেটত 0-5 ফলাফলত পিছ পৰি থকাৰ সময়তে আঘাতৰ বাবে কৰ্টৰ পৰা প্ৰস্থান কৰে। ইয়াৰ ফলত খেলখন মাত্ৰ 23 মিনিটতে সমাপ্ত হয় আৰু কাৰ্লছ এলকাৰাজে স্পেইনৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে এই খিতাপ দখল কৰে। ইয়াৰ পূৰ্বে স্পেইনৰ কাৰ্লছ ময়া আৰু ৰাফেল নাডালে চিনচিনাটি অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতৰ সুমিত মালিকে বুলগেৰিয়াৰ চামকভত চলি থকা 20 বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত খেলুৱৈগৰাকীয়ে কালি মলডোভাৰ ইয়ন বুলগাৰুক 11-3 ফলাফলত সহজে পৰাস্ত কৰে। ফাইনেলত সুমিত ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙক প্ৰতিনিধিত্ব কৰা মেগমেড ওজদাৰিমভৰ সন্মুখীন হ'ব। মেগমেডে ছেমিফাইনেলত কাজাখাস্তানৰ নুৰদানত আইটানভক 3-1 ফলাফলত পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ পঢ়ি দিছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত বিশ্ব অৰ্থনীতিৰ স্থিতিশীলতা সংৰক্ষণ কৰাটো অতি প্ৰয়োজন হৈ উঠিছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ সফল অভিযান সমাপ্ত কৰা গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লাক সাক্ষাৎ কৰে। আছাম ৰাইফলছ আৰু মণিপুৰ IIIT মাজত কালি দ্ৰোণ প্ৰযুক্তিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। দক্ষিণ ইউৰোপৰ বনজুইৰ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। কাৰ্লছ এলকাৰাজে প্ৰথমবাৰৰ বাবে চিনচিনাটি অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। ভূটানৰ থিম্ফুত সদ্যসমাপ্ত ছাউথ এছিয়ান বডিবিল্ডিং এণ্ড ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা হাইলাং য়াজিকক কেন্দ্ৰীয় মন্ত্ৰী কিৰিণ ৰিজিজুৱে অভিনন্দন জ্ঞাপন কৰিছে আৰু ভাৰতৰ সুমিত মালিকে বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।